আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। দৰং জিলাৰ চিপাঝাৰ ৰাজহ চক্ৰৰ প্ৰায় 10,000 বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰি আৰম্ভ কৰা প্ৰকল্পৰ জৰিয়তে অঞ্চলটো ৰাজ্যখনৰ আলোক উজ্জ্বল স্থান হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। অহা 10 বছৰৰ ভিতৰত বহিৰাজ্যৰ পৰা পৰ্যটকে ৰাজ্যৰ কেইবাখনো ঐতিহ্যমণ্ডিত স্থানৰ দৰে এই অঞ্চল ভ্ৰমণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে। আজি গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ 4th বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ ড০ শৰ্মাই এই প্ৰকল্পক সুসংগঠিতভাৱে ৰূপায়িত কৰি ইয়াক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰৰূপে গঢ়ি তোলা হ'ব বুলিও ঘোষণা কৰে। তেওঁ কয় যে বিভিন্ন প্ৰতিবন্ধক অতিক্ৰম কৰি গৰুখুটি প্ৰকল্প নিৰ্দিষ্ট লক্ষ্যৰ দিশে অগ্ৰসৰ হৈছে। যোৱা বছৰ প্ৰকল্পটোৰ পৰা 5 কোটিতকৈ অধিক টকা উপাৰ্জন কৰা হৈছে আৰু প্ৰায় 8 কোটি টকা বেংক একাউণ্টত জমা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই প্ৰকল্পৰ অধীনত পশুপালন, দুগ্ধ উৎপাদন, হস্ততাঁত বস্ত্ৰশিল্প আদিৰে স্বাৱলম্বিতাৰ আধাৰ নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ কয়। এই প্ৰকল্পত ৰাজ্যৰ খিলঞ্জীয়া যুৱক যুৱতীৰ বাবে এখন কৃষি বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। 1983 চনত 23 গৰাকী লোকৰ মৃত্যুৰ বিনিময়ত গৰুখুটি ৰক্ষাৰ কাহিনী সোঁৱৰণ কৰি ড০ শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ এমাহ নহওঁতে 2021 চনত তেওঁ গৰুখুটি ভ্ৰমণ কৰি এই বহুমুখী কৃষি প্ৰকল্পৰ পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰে। গৰুখুটিৰ সফল উচ্ছেদে চৰকাৰক সাহসী কৰি তোলা বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে গৰুখুটিৰ পাছতে বৰচলা, লামডিং, বটদ্ৰবা, চাবৰ আৰু পাইকানাতো চৰকাৰে উচ্ছেদ চলাব আৰু অচিৰে উৰিয়ামখাটতো উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। কৃষিমন্ত্ৰী অতুল বৰাই আজি নতুন দিল্লীৰ কৃষি ভৱনত কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰী শ্ৰীবৰাই অসমৰ কৃষকসকলে সম্প্ৰতি সন্মুখীন হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। ৰাজ্যৰ কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বহু অঞ্চলত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে। এই প্ৰাকৃতিক দুৰ্যোগে কৃষকসকলৰ লগতে গ্ৰাম্য অৰ্থনীতিত পেলোৱা প্ৰভাৱ সম্পৰ্কেও মন্ত্ৰীগৰাকীয়ে শ্ৰী চৌহানৰ সৈতে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কৃষিমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় চৰকাৰৰ সংকটৰ সময়ত অসমৰ কৃষকসকলৰ কাষত থাকিব বুলি আশ্বাস দিয়ে। তেওঁ শীঘ্ৰে ৰাজ্যত বান আৰু খৰাঙত ক্ষতিগ্ৰস্ত জিলাসমূহ ভ্ৰমণ কৰি কৃষকসকলৰ সৈতে মত বিনিময় কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। এই বৈঠকত ৰাজ্যখনত কেতবোৰ শস্যৰ জাতৰ বিষয়ত অধিসূচনা জাৰি নকৰাৰ গুৰুত্বপূৰ্ণ বিষয়টো মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষকসকলৰ সুবিধাৰ্থে ৰাজমাহ, মচুৰ, ৰহৰ, সূৰ্যমুখী ফুল, নহৰু আৰু পিয়াজকে ধৰি কেইবাবিধো শস্যৰ অধিসূচনাৰ ব্যৱস্থা ল'বলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদক নিৰ্দেশ দিয়ে। বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে ফচল বীমা যোজনাৰ ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰে। কৃষকসকলক সহজে বীমাৰ সুবিধা দিবলৈ বাধ্যতামূলক ডিজিটেল কৃষক পঞ্জীয়নৰ ব্যৱস্থা কিছু শিথিল কৰিবলৈ মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়। তদুপৰি উত্তৰ পূবৰ বাবে মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট আঁচনিখনৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰাৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় কৃষি সচিব দেৱেশ চতুৰ্বেদী প্ৰমুখ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি এখন পৰ্যালোচনা বৈঠকত অংশ লয়। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ সকলো পৰিকল্পনা আৰু প্ৰস্তুতি নিয়াৰিকৈ সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়। তদুপৰি সাংস্কৃতিক মহাসংগ্ৰামৰ দ্বিতীয় সংস্কৰণ, ৰাজ্যিক চলচ্চিত্ৰ নীতি, ৰাজ্যিক চলচ্চিত্ৰ বঁটা, অ'টিটি নীতি, আলাবৈ ৰণৰ স্মৃতিস্তম্ভ নিৰ্মাণ, ৰবীন্দ্ৰ ভৱনৰ পুনৰ নিৰ্মাণ, মেগা বাগৰুম্বা নৃত্যৰ অনুষ্ঠান আদি কাৰ্যসূচী সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। মন্ত্ৰী শ্ৰীবৰাই আজি বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ এটা প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হৈ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টিসমূহৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বিষয়েও আলোচনা কৰে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে কমেও 30 জন লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। স্বাস্থ্য বিভাগে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক সজাগতা কাৰ্যসূচী লৈছে। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ পৰা পোৱা তথ্য অনুসৰি জিলাখনত 4 জন ৰোগী এই ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। অৱশ্যে কোনো লোকৰ এই ৰোগৰ ফলত প্ৰাণহানি হোৱা নাই। হাস্পতালখনত উজনি অসমৰ অন্য জিলাৰ 6 জন ৰোগীও চিকিৎসাধীন হৈ আছে। তিনিচুকীয়া জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। কোকৰাঝাৰ আৰক্ষীয়ে আজি জিলাখনৰ খাৰগাঁৱত অভিযান চলাই 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 1 জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। লোকজনৰ পৰা 7টা টেমাত ভৰ্তি কৰি অনা মাদক দ্ৰব্য আৰক্ষীয়ে উদ্ধাৰ কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।